নমস্কাৰ। 1885 চনৰ পৰা 1958 চনলৈকে ভাৰতৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন ক'ত হৈছিল আৰু সভাপতি কোন আছিল সেই সম্পৰ্কে এটি ভিডিঅ' আগবঢ়াইছোঁ। এই সকলোখিনি সংগ্ৰহ কৰা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখনি স্মৃতিগ্ৰন্থৰ পৰা। 1885 চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিল মুম্বাইত। সভাপতিত্ব কৰিছিল উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়ে। 1886 চনত দাদাভাই নৰজীৰ সভাপতিত্বত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল কলিকতাত। 1887 চনত মাদ্ৰাজত আৰু সভাপতি আছিল বদৰুদ্দিন টায়েবজী। জৰ্জ ইবুলৰ সভাপতিত্বত 1888 চনত এলাহাবাদত, 1889 চনত তেতিয়াৰ বোম্বাইত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল উইলিয়াম ৱেডাৰবাৰ্ণে। ফিৰোজ শ্বাহ মেহতাৰ সভাপতিত্বত 1890 চনত কলিকতাত অনুষ্ঠিত হৈছিল অধিৱেশন। 1891 চনত নাগপুৰত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল পি আনন্দ চাৰ্লুৱে। উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ সভাপতিত্বত 1892 চনত এলাহাবাদত, 1893 চনত লাহোৰত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল দাদাভাই নৰজীয়ে। 1894 চনত মাদ্ৰাজত অনুষ্ঠিত হৈছিল আৰু সভাপতিত্ব কৰিছিল আলফ্ৰেড ৱেবে। সেইদৰে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ সভাপতিত্বত 1895 চনত অধিৱেশন অনুষ্ঠিত হৈছিল পুনাত। 1893 চনত কলিকতাত অনুষ্ঠিত হৈছিল অধিৱেশন, সভাপতিত্ব কৰিছিল ৰহিমত উল্লাহ এম চয়ানীয়ে। 1897 চনত অনুষ্ঠিত হৈছিল অমৰাৱতীত, সভাপতিত্ব কৰিছিল শ্ৰী শংকৰণ নায়াৰে। আনন্দমোহন বসুৰ সভাপতিত্বত 1898 চনত মাদ্ৰাজত, 1900 চনত লাহোৰত অনুষ্ঠিত হৈছিল অধিৱেশন, সভাপতি আছিল এম জি চন্দাৱাংকাৰ। 1901 চনত কলিকতাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰিছিল দীনশ্ব ই ৱাচাই। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ সভাপতিত্বত 1902 চনত অনুষ্ঠিত হৈছিল অধিৱেশন আহমেদাবাদত। 1904 চনত বোম্বাইত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল হেনৰী কটনে। গোপালকৃষ্ণ গোখলেৰ সভাপতিত্বত 1905 চনত অনুষ্ঠিত হৈছিল বেনাৰসত। 1906 চনত কলিকতাত সভাপতি আছিল দাদাভাই নৰজী। 1907 চনত চুৰাটত সভাপতি আছিল ৰাসবিহাৰী ঘোষ। 1908 চনত মাদ্ৰাজত সভাপতি আছিল পুনৰ ৰাসবিহাৰী ঘোষ। পুনৰ ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অধিৱেশন হৈছিল মাদ্ৰাজত 1908 চনত। 1909 চনত লাহোৰত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল মদন মোহন মালব্যই। এলাহাবাদত অনুষ্ঠিত 1910 চনৰ অধিৱেশনত সভাপতি আসন শুৱনি কৰিছিল উইলিয়াম ৱেডাৰবাৰ্ণে। বিশ্বনাৰায়ণ বৰৰ সভাপতিত্বত 1911 চনত অধিৱেশন অনুষ্ঠিত হৈছিল কলিকতাত। 1912 চনত পাটনাত সভাপতি আছিল আৰ এন মুদলকাৰ। 1913 চনত কৰাচীত সভাপতিত্ব কৰিছিল নবাব ছৈদ মাহমদে। 1914 চনত মাদ্ৰাজত সভাপতিৰ আসন শুৱনি কৰিছিল ভূপেন্দ্ৰনাথ বসুৱে। 1915 চনত তেতিয়াৰ বোম্বাইত সত্যেন্দ্ৰ প্ৰসন্ন সিংহৰ সভাপতিত্বত অধিৱেশন অনুষ্ঠিত হৈছিল। 1916 চনত লক্ষ্ণৌত অনুষ্ঠিত অধিৱেশনত অম্বিকাচৰণ মজুমদাৰে সভাপতিত্ব কৰিছিল। 1917 চনত কলিকতাত অনুষ্ঠিত অধিৱেশনত সভাপতি আছিল এনি বেচান্ত। 1918 চনত দিল্লীত মদন মোহন মালব্যই সভাপতিৰ আসন শুৱনি কৰিছিল। সেই বছৰতে বোম্বাইত বিশেষ অধিৱেশন অনুষ্ঠিত হয় আৰু সভাপতি আছিল হাছান ইমাম। 1919 চনত অমৃতসৰত অনুষ্ঠিত অধিৱেশনত সভাপতি আসন বৰণ কৰিছিল মতিলাল নেহেৰুৱে। 1920 চনত নাগপুৰত সভাপতি আসন শুৱনি কৰিছিল চি বিজয় ৰাগ বসাৰিয়াই। সেই বছৰতেই বিশেষ অধিৱেশন অনুষ্ঠিত হয় কলিকতাত আৰু সভাপতি আছিল লালা লাজপত ৰায়। 1921 চনত আহমেদাবাদত অনুষ্ঠিত অধিৱেশনত সভাপতি আছিল হাকিম আজমল খান। 1922 চনত গয়াত সভাপতিত্ব কৰিছিল চিত্তৰঞ্জন দাসে। 1923 চনত কুঞ্চনাদত সভাপতিৰ আসন শুৱনি কৰিছিল মহম্মদ আলীয়ে। আৰু বিশেষ অধিৱেশন অনুষ্ঠিত হয় দিল্লীত, সভাপতি আছিল আবুল কালাম আজাদ। 1924 চনত বেলগামত সভাপতি আছিল মহাত্মা গান্ধী। 1925 চনত কানপুৰত অধিৱেশন অনুষ্ঠিত হয় আৰু সভাপতি আছিল সৰোজিনী নাইডু। 1926 চনত গুৱাহাটীত সভাপতি আছিল শ্ৰীনিবাস আয়েংগাৰ। 1927 চনত মাদ্ৰাজত সভাপতি আছিল এম ই আনচাৰী। 1928 চনত কলিকতাত সভাপতি আছিল মতিলাল নেহেৰু। 1929 চনত লাহোৰত সভাপতি আছিল জৱাহৰলাল নেহেৰু। 1930 চনত কৰাচীত সভাপতি আছিল বল্লভভাই পেটেল। 1931 চনত আইন অমান্য আন্দোলনৰ সময়ত দিল্লীত অনুষ্ঠিত হৈছিল অধিৱেশন আৰু সভাপতি আছিল শেঠ বানসুৰলাল। 1933 চনত কলিকতাত সভাপতি আছিল নেলি সেনগুপ্তা। 1934 চনত বোম্বাইত সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। 1935 চনত লক্ষ্ণৌত সভাপতি আছিল জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে দুবাৰকৈ সভাপতিৰ আসন শুৱনি কৰিছিল। অনুষ্ঠানটি অনুষ্ঠিত হৈছিল লক্ষ্ণৌ আৰু ফয়জপুৰত। 1938 আৰু 1939 চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত সুভাষ চন্দ্ৰ বসুৱে দুবাৰকৈ সভাপতিৰ আসন শুৱনি কৰিছিল। সভা অনুষ্ঠিত হৈছিল হৰিপুৰ আৰু ত্ৰিপুৰাত। 1940 চনত ৰামগড়ত আবুল কালাম আজাদে সভাপতিৰ আসন শুৱনি কৰিছিল। 1946 চনত অধিৱেশন অনুষ্ঠিত হৈছিল মিৰাটত। সভাপতিৰ আসন শুৱনি কৰিছিল আচাৰ্য জে বি কৃপালিনীয়ে। 1948 চনত জয়পুৰত সভাপতি আছিল পট্টভি সীতাৰামায়া। 1950 চনত নাছিকত সভাপতি আছিল পুৰুষোত্তম দাস টেণ্ডন। 1951 চনত দিল্লীত সভাপতি আছিল জৱাহৰলাল নেহেৰু। পুনৰ 1953 আৰু 1954 চনত হায়দৰাবাদ আৰু কল্যাণীত অনুষ্ঠিত অধিৱেশনৰ সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহেৰুৱে। 1955, 1956, 1957 আৰু 1958 চনত অধিৱেশনত সভাপতিত্ব কৰিছিল ইউ এন দেউৰে। অধিৱেশন অনুষ্ঠিত হৈছিল আবাদী, অমৃতসৰ, ইন্দোৰ আৰু গুৱাহাটীত। এয়া আছিল 1885 চনৰ পৰা 1958 চনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হোৱা ঠাই আৰু সভাপতিসকলৰ নামৰ বৰ্ণনা। এই সকলোখিনি সংগ্ৰহ কৰা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখনি স্মৃতিগ্ৰন্থৰ পৰা।